এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজনন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ভাৰতে জুনত স্বদেশী C-295 শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰীয়ে হাড়গিলা চৰাই সংৰক্ষণত জড়িত অসমৰ হাড়গিলা আৰ্মীৰ ভূয়সী প্ৰশংসা কৰে। ছিচিলিৰ ভিক্টৰিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশখনৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মিনীৰ মাজত দ্বিপাক্ষিক আলোচনা চলি আছে। ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্ৰীকান্তে আজি US অপেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছৰ ফাইনেল খেলিব আৰু পুৰুষৰ T20 আন্তৰ্জাতিক ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰত আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে জুনত স্বদেশী C-295 শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰ্তমান দেশত এনেধৰণৰ আন 40খন বিমান নিৰ্মাণ কৰি থকা হৈছে। তেওঁ কয় যে ইয়াৰ ফলত অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা বিমান আকাশ ক্ষেত্ৰই গতি লাভ কৰাৰ লগতে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে আৰু আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প সুদৃঢ় হৈ উঠিছে। চলিত মাহত কলকাতাত INS দুনাগিৰি, সংশোধক আৰু অগ্ৰয় নামৰ 3খন যুদ্ধ জাহাজ নৌসেনা বাহিনীত অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে জাহাজ 3খনৰ আৰ্হিৰ পৰা নিৰ্মাণলৈকে সকলোখিনি স্বদেশী। জুনৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DRDOয়েও ভূপৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা দীৰ্ঘ দূৰত্বভেদী ক্ৰুইজ ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰা বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে DRDOয়ে ভাৰতীয় উদ্যোগ জগতৰ সহযোগিতাৰে এই ক্ষেপণাস্ত্ৰবিধ বিকশাই তুলিছে। তেওঁ লগতে কয় যে ভাৰত সমুদ্ৰৰ পৰা আকাশলৈ ক্ৰমান্বয়ে আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ হৈছে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত বিশ্বজুৰি পালন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে এইবাৰ এই দিৱসৰ সৈতে সংগতি ৰাখি বিশ্বৰ বিভিন্ন দেশৰ 2,500তকৈও অধিক স্থানত জনসাধাৰণে যোগাভ্যাসৰ কাৰ্যসূচীত ভাগ লয়। আহমেদাবাদত আয়োজিত বিশ্ব যোগাসন প্ৰতিযোগিতাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই প্ৰতিযোগিতাত ভাৰতে 102টা সোণৰ পদকসহ মুঠ 114টা পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত ভাৰতে শীৰ্ষস্থান দখল কৰে। শ্ৰীমোদীয়ে অনুষ্ঠানৰ জৰিয়তে প্ৰতিযোগিতাত পদক বিজয়ী খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰে। ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত জনসাধাৰণৰ অংশগ্ৰহণ দেশৰ বাবে অমূল্য সম্পদ বুলি অভিহিত কৰি শ্ৰীমোদীয়ে কয় যে পশ্চিম এছিয়াৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিলৈ চাই তেওঁ জনোৱা আহ্বানৰ প্ৰতি কিছুমান ঠাইৰ লোকে একতাৰ পৰিচয় দিয়ে আৰু সোণৰ ক্ৰয় তথা বিদেশ ভ্ৰমণ স্থগিত ৰাখে। শ্ৰীমোদীয়ে তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে দেশৰ প্ৰতিগৰাকী নাগৰিকলৈ কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে জনসাধাৰণৰ সুৰক্ষাৰ কথা বিবেচনা কৰি প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত গাই প্ৰতি মাত্ৰ 20 টকাৰ বাৰ্ষিক কিস্তিত 2,00,000 টকা পৰ্যন্ত দুৰ্ঘটনাজনিত বীমাৰ সুবিধা আগবঢ়াইছে। তেওঁ কয় যে বৰ্তমানলৈকে 58 কোটি লোকে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত প্ৰায় 48 কোটি মহিলা আছে বুলি তেওঁ জানিবলৈ দিয়ে। শ্ৰীমোদীয়ে কয় যে আঁচনিখনৰ মাধ্যমেৰে বৰ্তমানলৈকে 3,700 কোটিৰো অধিক টকাৰ সাহায্য আগবঢ়োৱা হৈছে। শ্ৰীমোদীয়ে লগতে প্ৰধানমন্ত্ৰী জীৱন বীমা জীৱনজ্যোতি আঁচনিৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত আকস্মিক মৃত্যুৰ বাবে কোনো ব্যক্তিৰ পৰিয়াললৈ 2,00,000 টকাৰ বীমা আগবঢ়োৱা হয়। এই আঁচনিৰ বাৰ্ষিক কিস্তিৰ মাত্ৰ 436 টকা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে বৰ্তমানলৈকে 27 কোটি লোকে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিছে আৰু 11,00,000 পৰিয়ালে প্ৰায় 22,000 কোটি টকা সাহায্য লাভ কৰিছে। শ্ৰীমোদীয়ে আঁচনিখনৰ বিষয়ে পৰিয়ালক অৱগত কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ মন কী বাত অনুষ্ঠানত অন্ধবিশ্বাসৰ বিষয়েও চৰ্চা কৰে। তেওঁ কয় যে মানৱ সমাজত যুগ যুগ ধৰি অন্ধবিশ্বাস প্ৰচলিত হৈ আছে। তেওঁ লগতে কয় যে অধিকাংশ ক্ষেত্ৰত অন্ধবিশ্বাস অকল ভুল ধাৰণাৰে নহয় বৰং ইয়াৰ পৰা ভয়ৰ সৃষ্টি হয় আৰু ভয়ে আৱৰি ৰাখিলে সত্যটো দেখা পোৱা নাযায়। প্ৰধানমন্ত্ৰীয়ে লগতে অন্ধবিশ্বাসী ব্যক্তিয়ে কোনো ধৰণৰ যুক্তি অবিহনে সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰে। অসমৰ কেতবোৰ ঠাইত হাড়গিলা চৰাইক কিদৰে অস্পৃশ্য বুলি গণ্য কৰা হৈছিল আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আনকি হাড়গিলা চৰাই বাঁহ সজা গছ কাটি দিয়া হৈছিল বুলি তেওঁ প্ৰকাশ কৰে। এনে সময়তে পূৰ্ণিমা দেৱী বৰ্মনে জনসাধাৰণৰ মাজত গভীৰভাৱে শিপাই থকা এই ভুল ধাৰণা দূৰ কৰাৰ বাবে সংকল্প লয়। তেওঁ প্ৰকৃতি পৰিষ্কাৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পক্ষীবিধক লৈ মহিলাৰ সৈতে কথা পাতে আৰু বিজ্ঞানৰ আধাৰত তথ্য সহকাৰে ব্যাখ্যা আগবঢ়ায়। ইয়াৰ ফলস্বৰূপে মহিলাসকলে এই অভিযানত যোগদান কৰিবলৈ লয় আৰু গুৰুত্ব পৰিৱৰ্তনৰ সূচনা হয়। হাড়গিলা চৰাইবিধক ৰক্ষা কৰাৰ বাবে ওলাই অহা গ্ৰামাঞ্চলৰ এই হাজাৰ হাজাৰ মহিলা আজি হাড়গিলা আৰ্মীৰূপে জনাজাত বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
असम में एक पक्षी पाया जाता है, उस पक्षी का नाम है हरगिला। हरगिला एक दुर्लभ पक्षी है, ये प्रकृति को स्वच्छ रखने में अहम भूमिका निभाता है, लेकिन असम के कुछ इलाकों में लंबे समय तक इसे अशुभ माना जाता था। लोग इसे अपने आसपास देखना पसंद नहीं करते थे, कई बार उन पेड़ों को भी काट दिया जाता था जिन पर हर गिला के घोंसले बने होते थे। सोचिए, एक ऐसा पक्षी जो पर्यावरण की सफाई में मदद करता है, वही हर गिला लोगों के डर का शिकार बन गया था। इसी दौरान जीव वैज्ञानिक पूर्णिमा देवी बर्मन ने ये सब देखा। उन्होंने लोगों के मन में बैठी गलत धारणा को बदलने का संकल्प लिया। उन्होंने महिलाओं से बात की, उन्होंने लोगों को विज्ञान के आधार पर समझाया। धीरे धीरे महिलाएं इस अभियान से जुड़ने लगी, फिर एक बड़ा बदलाव शुरू हुआ। हजारों ग्रामीण महिलाएं हरगिला को बचाने के लिए आगे आई। आज उन्हें हरगिला आर्मी के नाम से जाना जाता है। इन महिलाओं ने समाज के साथ संघर्ष भी किया, समाज को समझाने के लिए दिन रात काम किया और अंधविश्वास को पीछे छोड़ करके रहे। उन्होंने दिखाया है, जब सही जानकारी पहुंचाई जाती है तो वर्षों पुरानी सोच भी बदल सकती है।
অনুষ্ঠানৰ শেষত জল সংৰক্ষণত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে বৰষুণৰ প্ৰতিটোপাল পানী সংৰক্ষণ কৰা উচিত বুলি মন্তব্য কৰে। কেটচ দ্য ৰেইন অভিযান মন্থৰ হোৱা উচিত নহয় বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰ ছিচিলিলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মিনিৰ মাজত দ্বিপাক্ষিক আলোচনা চলি আছে। দেশখনৰ ৰাজধানী ভিক্টৰিয়াত এই আলোচনা অনুষ্ঠিত হৈছে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সহযোগিতাৰ পুংখানুপুংখ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন আঞ্চলিক আৰু আন্তৰ্জাতিক বিষয়ত মত বিনিময় কৰিব। ইয়াৰ পূৰ্বে ষ্টেট হাউচত ৰাষ্ট্ৰপতি হাৰ্মিনিৰ উপস্থিতিত শ্ৰীমোদীক গাৰ্ড অৱ অনাৰ প্ৰদৰ্শন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিৰ সংসদ নেচনেল এছেম্বলিত ভাষণ দিব আৰু প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ ছিচিলিৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহৰক তেওঁৰ জন্মদিৱসত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে দেশৰ ইতিহাসৰ এচোৱা জটিল সময়ত দেশৰ প্ৰগতিৰ প্ৰতি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা অৱদানক স্মৰণ কৰে। ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্ৰীকান্তে আজি ইউ এছ অপেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছৰ ফাইনেল খেলিব। প্ৰতিযোগিতাৰ ফাইনেল খেলখন আজি কেলিফৰ্নিয়াৰ টাইটান জিমত অনুষ্ঠিত হ'ব। ফাইনেলত ভাৰতৰ খেলুৱৈগৰাকী চীনা টাইপেইৰ চু লি য়াঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্ৰীকান্তে ছেমি ফাইনেলত জাপানৰ য়ুদাই অকিমটোক 22-20, 15-21, 21-19 গেমত পৰাজিত কৰে। ভাৰতে আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে পুৰুষৰ টি টুৱেণ্টি আন্তৰ্জাতিক ক্ৰিকেটৰ দ্বিতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। খেলখন আয়োজক দেশ আয়াৰলেণ্ডৰ বেলফাষ্টত আজি সন্ধিয়া 6 বজাত অনুষ্ঠিত হ'ব। শুকুৰবাৰে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত আয়াৰলেণ্ডে ভাৰতক 36 ৰানত পৰাজিত কৰিছিল। আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গ্ৰুপ এৰ অন্তিম খেলখনত ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি হ'ব। খেলখন সন্ধিয়া 7 বজাত লণ্ডনৰ লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। ভাৰতে জুনত স্বদেশী C-295 শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰীয়ে হাড়গিলা চৰাই সংৰক্ষণত জড়িত অসমৰ হাড়গিলা আৰ্মীৰ ভূয়সী প্ৰশংসা কৰে। ছিচিলিৰ ভিক্টৰিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশখনৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মিনিৰ মাজত দ্বিপাক্ষিক আলোচনা চলি আছে আৰু পুৰুষৰ টি টুৱেণ্টি আন্তৰ্জাতিক ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰত আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।